অসমত প্ৰায় 20 লাখ বিঘামান মাটি এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া 1.5 লাখ বিঘা পাৰ কৰোঁ। আজি তেজপুৰত আছে, দুই এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়, গতিকে এখন ডিষ্ট্ৰিক্ট বা দুখন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে, সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকোঁ। আৰু 4 লেন হোৱাৰ লগে লগে ঘাইপথৰ দুইফালে যিমান এনক্ৰচমেণ্ট আছে নিজে নিজে উঠি যাব।
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে জালুকবাৰী সমষ্টিৰ বৰাগাঁৱত দলীয় বিষয়ববী আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এই দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত সাংসদগৰাকীয়ে দলৰ প্ৰতীক চিহ্ন পদুম ফুলৰ ছবি অংকন কৰে। শোণিতপুৰত বিধায়ক পদ্ম হাজৰিকা আৰু গণেশ লিম্বুৰ নেতৃত্বত এই কাৰ্যসূচী আৰম্ভ হয়। নদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই বিজেপিৰ মণ্ডল মুখ্য কাৰ্যালয়ত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে দেৱাল লিখন কাৰ্যসূচীত অংশ লয়। বৰচলা সমষ্টিৰ ঠেলামৰাত বিধায়ক গণেশ লিম্বুৱে নিজ হাতে দেৱালত দলীয় প্ৰতীক পদুম ফুল অংকন কৰি অভিযানৰ সূচনা কৰে। ৰাজ্য চৰকাৰে অহা 31 জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে অপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি বিগত বৰ্ষৰ 31 ডিচেম্বৰ পৰ্যন্ত 79% ছাত্ৰ ছাত্ৰীৰ অপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আধাৰ কাৰ্ড থকা 11% ছাত্ৰ ছাত্ৰীয়ে এতিয়াও অপাৰ পৰিচয় পত্ৰৰ বাবে আবেদন কৰা নাই। আধাৰ কাৰ্ড নথকা 12% ছাত্ৰ ছাত্ৰীৰ অপাৰ পৰিচয় পত্ৰৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, সমগ্ৰ শিক্ষা অসমৰ জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়ালৈ এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীৰ সৈতে আধাৰ আৰু অপাৰ পৰিচয় পত্ৰ নথকা ছাত্ৰ ছাত্ৰীৰ একোখনকৈ তালিকা গাঁঠি দিয়া হৈছে। উল্লেখযোগ্য যে অপাৰ পৰিচয় পত্ৰ হৈছে ৰাষ্ট্ৰীয় শিক্ষা সংস্কাৰ পৰিকাঠামো, যাৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱনজোৰা ডিজিটেল শৈক্ষিক পৰিচয় সৃষ্টিৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলক 12টা সংখ্যাযুক্ত একোটাকৈ ডিজিটেল পৰিচয় প্ৰদান কৰা হ'ব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত আজি দিনৰ 2:30 বজাত অসমীয়া নাট্য আন্দোলন পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হয়। বিশিষ্ট নাট্যকাৰ নাট পৰিচালক দুলাল ৰয়ে এই আলোচনা সত্ৰ উদ্বোধন কৰে। নাট্যকাৰ তথা নাট পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰা এই আলোচনা সত্ৰত নাট্যকাৰ অৰুণ ডেকা, নাট পৰিচালক মানিক আহমেদ, লেখক নাট সমালোচক সঞ্জীৱ কুমাৰ শৰ্মা, লেখক অধ্যাপক ডঃ মৃণালজ্যোতি গোস্বামী আৰু লেখক তথা শিক্ষণ মহাবিদ্যালয় চিৰাঙৰ অধ্যক্ষ ডঃ সৈয়দা নাছিফা ইছলাম ৰাজবংশী আলোচক অতিথি হিচাপে উপস্থিত থাকে। সন্ধিয়া 7 বজাৰ পৰা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ শিশুশিল্পী চেমনীয়া শাখা, যুৱবাণী তথা সাধাৰণ শাখাৰ কণ্ঠশিল্পী ঘোষক ঘোষিকা, বাতৰি পৰিৱেশকসকলে বাৰেৰহণী অনুষ্ঠান পৰিৱেশন কৰিব। গ্ৰন্থমেলাৰ বাকৰিত আজি সন্ধিয়া উৰিয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক পাৰমিতা সত্যপথীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান IIMC-এ ইয়াৰ 60 বছৰীয়া যাত্ৰাত নতুন শৈক্ষিক মাইলৰ খুঁটি হিচাপে PhD পাঠ্যক্ৰম আৰম্ভ কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যম আৰু গণসংযোগ অধ্যয়নৰত PhDৰ বাবে নামভৰ্তি কৰা হ'ব। সাংবাদিকতা, ডিজিটেল মিডিয়া আৰু কৌশলগত যোগাযোগৰ গৱেষণাৰ বাবে IIMC-এ এই ডক্টৰেট ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিছে। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অহা 22 জানুৱাৰীত 4-দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছিয়া চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজ্বলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবুলি এই মহোৎসৱ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শকীৰ খুলিকোভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্ৰ চান্দে প্ৰদৰ্শন কৰা হ'ব। আলৰেজা ঘাছেমি আৰু ৰাহা আমিৰ ফজলিৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্ৰ ইন দ্য লেণ্ড অৱ ব্ৰাদাৰ্ছ প্ৰদৰ্শনীৰে এই মহোৎসৱৰ সামৰণি পৰিব। এই অনুষ্ঠানত কিংবদন্তী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰিশ কাছাৰাৱল্লীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত হিচাপে স্বপ্নীল পালে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া শ্ৰীপালে তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱানক তিনিচুকীয়ালৈ বদলি কৰি তিনিচুকীয়াত কৰ্মৰত পালক কামৰূপ মহানগৰ জিলাৰ দায়িত্ব দিয়া হৈছে। কৰ্কটকে ধৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ 352গৰাকী ৰোগীৰ মাজত তেওঁলোকৰ চিকিৎসা ব্যয়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহায্য আঁচনি ক্ৰুহিদৰ অধীনত মুঠ 210,000 টকাৰ চেক বিতৰণ কৰে। মংগলদৈ সাংসদ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা দেওবাৰে সংহত ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন কোটিশ্বৰ সিং আৰু ন্যায়াধীশ বিজয় বিষ্ণয়, আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 17 আৰু 18 জানুৱাৰী তাৰিখে হ'বলগীয়া অসম ভ্ৰমণৰ পূৰ্বে আজি মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ বিষয়াসকলৰ সৈতে সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। নিৰ্ধাৰিত কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত কাজিৰঙাৰ প্ৰস্তাৱিত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভা সম্বোধন কৰিব। আজি মন্ত্ৰী শ্ৰীমহন্তই সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এই স্থানত প্ৰাৰম্ভিক ব্যৱস্থাপনা তথা নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ লগতে অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সকলো পক্ষৰ সৈতে বিতংভাৱে আলোচনা কৰে। ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতৰ বাবে শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সন্থাই আজি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবেদনখনত অতিপাত শীতৰ বাবে যোৱা কিছুদিন ধৰি শিক্ষাৰ্থীৰ উপস্থিতি হ্ৰাস হোৱা আৰু উপস্থিত থকা শিক্ষাৰ্থীসকলকো শ্ৰেণীকোঠাত ৰাখিব পৰা অনুকূল পৰিৱেশ নোহোৱাৰ কথা উল্লেখ কৰে। কেইবাখনো শিক্ষানুষ্ঠানত জোৰ উম দি শিক্ষাৰ্থীসকলক চৌপাশে বহুৱাই লৈ পাঠদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথাও আবেদনখনত উল্লেখ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মংগলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 31,017গৰাকী মহিলাক আজি উদ্যমিতা অভিযানৰ চেক বিতৰণৰ কাৰ্যসূচী। খানাপাৰাত বিজেপিৰ দেৱালীখন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতি শুভাৰম্ভ। 31 জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰে আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়ক ৰাজ্য চৰকাৰৰ নিৰ্দেশ। আৰু গুৱাহাটীৰ অসম গ্ৰন্থমেলাত আজি আকাশবাণীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।